يا أيها الذين آمنوا لا تأكلوا أموالكم بينكم بالباطل إلا أن تكون تجارة عن تراض منكم ولا تقتلوا أنفسكم إن الله كان بكم رحيما.
হে মুমিন সকল, তোমালোকে ইজনে সিজনৰ সম্পত্তি অন্যায়ভাৱে গ্ৰাস নকৰিবা, কিন্তু পাৰস্পৰিক সন্মতিক্ৰমে ব্যৱসায় বাণিজ্যৰ মাধ্যমত হ'লে সেয়া ভিন্ন কথা। আৰু নিজেই নিজক হত্যা নকৰিবা, অৰ্থাৎ আত্মহত্যা নকৰিবা। নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি পৰম দয়ালু।